লেবিয়া পুস্তক দ্বয়ধ্যায়। পাছত হাৰুণৰ পুত্ৰ নাদব আৰু অবিহুৱে নিজ নিজ আঙঠা ধৰা লৈ তাত জুই ৰাখি তাৰ ওপৰত ধূপ দি জিহুৱাই আজ্ঞা নিদিয়া সাধাৰণ জুই জিহুৱাৰ সন্মুখত উৎসৰ্গ কৰিলে। তেতিয়া জিহুৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই তেওঁলোকক গ্ৰাস কৰিলে। তেওঁলোকে জিহুৱাৰ সন্মুখত প্ৰাণ ত্যাগ কৰিলে। তেতিয়া মুচিয়ে হাৰুণক ক'লে, জিহুৱাই ইয়াকে কৈছিল বোলে, যিসকলে মোৰ কাষ চাপিব তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্ৰকাশ কৰিম, আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ'ম। হাৰুণ হতভ্ৰম হৈ নিজমে থাকিল। মুচিয়ে হাৰুণৰ দদায়েক উজিয়েলৰ পুত্ৰ মিছাইল আৰু ইলিছাফনক মাতি নি ক'লে, ইয়ালৈ আহা আৰু ওচৰলৈ গৈ তোমালোকৰ জ্ঞাতি দুজনক তুলি পবিত্ৰ স্থানৰ সন্মুখৰ পৰা চাৱনিৰ বাহিৰলৈ লৈ যোৱা। আৰু সেয়ে তেওঁলোকে মুচিৰ আজ্ঞা অনুসাৰে ওচৰলৈ গৈ অংগৰক্ষক বস্তে সৈতে তেওঁলোকক তুলি চাৱনিৰ বাহিৰলৈ লৈ গ'ল। তেতিয়া মুচিয়ে হাৰুণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰ আৰু ইথামক ক'লে, তোমালোক যেন নমৰা আৰু গোটেই মণ্ডলীলৈ যেন তেওঁৰ ক্ৰোধ প্ৰজ্বলিত নহয়, এইকাৰণে তোমালোকে নিজ নিজ মূৰৰ চুলি মুকলিকৈ নাৰাখিবা আৰু নিজ নিজ কাপোৰ নাফালিবা, কিন্তু জিহুৱাৰ ক্ৰোধাগ্নি জ্বলাৰ বাবে তোমালোকৰ ভাই গোটেই ইজৰাইল বংশই ক্ৰদন কৰক, আৰু এই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা, নহ'লে মৰিবা, কিয়নো তোমালোকৰ গাত জিহুৱাৰ অভিষেকাৰ্থক তেল আছে। তেতিয়া তেওঁলোকে মুচিৰ বাক্য অনুসাৰে সেইদৰে কৰিলে। তেতিয়া জিহুৱাই হাৰুণক ক'লে, তোমালোক যেন নমৰা, সেইকাৰণে তুমি বা তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষাৎ কৰা তম্বুত সোমোৱা কালত দাক্ষাৰক বা সুৰাপান নকৰিবা, এইয়ে তোমালোকে পুৰুষানুকৰ্মে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। আৰু তোমালোকে যেন পবিত্ৰ আৰু সামান্য বিষয়ৰ আৰু সুচি আৰু অসুচিৰ প্ৰভেদ কৰিব পাৰিবা। আৰু মুচিৰ দ্বাৰাই জিহুৱাই ইজৰাইলৰ সন্তানসকলক দিয়া সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁলোকক দিব পাৰিবা, সেইবাবে এই বিধি তোমালোকক দিয়া হ'ল। মুচিয়ে হাৰুণক আৰু তেওঁৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ইথামৰ এই দুজনক ক'লে, জিহুৱাৰ অগ্নিকৃত উপহাৰবোৰৰ অৱশিষ্ট ভক্ষ্য নৈবেদ্য লৈ গৈ বেদীৰ কাষত খমি নোহোৱাকৈ ভোজন কৰিবা, কিয়নো সেয়ে অতি পবিত্ৰ, কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিবা, কিয়নো জিহুৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে তুমি আৰু তোমাৰ পুত্ৰসকলে পাবলগীয়া ভাগ, কাৰণ মই এই আজ্ঞা পালো। আৰু দুলনীয় উপহাৰ যি সোঁফালৰ কৰঙনটোৰ, তাক তুমি তোমাৰ পুঁজিসকলেৰে সৈতে কোনো সুচি ঠাইত ভোজন কৰিবা, কিয়নো ইজৰাইলৰ সন্তানসকলৰ মংগলাৰ্থক বলিৰ পৰা তাক তোমাৰ আৰু তোমাৰ সন্তানসকলক পাবলগীয়া ভাগ বুলি দিয়া হ'ল। অগ্নিকৃত উপহাৰৰ অৰ্থে দিয়া তেলখিনিয়ে সৈতে উত্তোলনীয় উপহাৰ যি হোঁ কৰঙন আৰু জিহুৱাৰ সন্মুখত দুলনীয় উপহাৰৰ অৰ্থে দোলাবলৈ দুলনীয় উপহাৰৰ যি আমঠু, এইবোৰ জিহুৱাৰ আজ্ঞাৰ দৰে আনিব লাগিব। সেয়ে তোমাৰ আৰু তোমাৰ সন্তানসকলৰ চিৰস্থায়ী অধিকাৰ হ'ব। তেতিয়া মুচিয়ে পুৰুষাৰ্থ কৰি পাপাৰ্থক বলিদানৰ অৰ্থে দিয়া ছাগলীটো বিচাৰোঁতে দেখিলে যে তাক পুৰি ভস্ম কৰা হ'ল। গতিকে তেওঁ হাৰুণৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ইথামৰ এই দুজনলৈ কবুত হৈ তেওঁলোকক ক'লে, তোমালোকে সেই পাপাৰ্থক বলি কোনো পবিত্ৰ স্থানত কিয় ভোজন নকৰিলা, কাৰণ সেয়ে অতি পবিত্ৰ, আৰু মণ্ডলী অপৰাধ বৈ জিহুৱাৰ সন্মুখত তেওঁলোকক প্ৰায়চিত্ৰ কৰিবৰ অৰ্থে তাক তোমালোকক দিয়া হ'ল। চোৱা, পবিত্ৰ স্থানৰ ভিতৰলৈ তাৰ তেজ নিয়া নহ'ল। মোৰ আজ্ঞা অনুসাৰে তোমালোকে অৱশ্যে তাক পবিত্ৰ স্থানত ভোজন কৰিব লাগিছিল। তেতিয়া হাৰুণে মুচিক ক'লে, চোৱা, এওঁলোক দুয়োজনেই আজি যীহোৱাৰ উদ্দেশ্যে নিজ পাপাৰ্থক বলি আৰু নিজ হোম বলি উৎসৰ্গ কৰিলে, তথাপি মোলৈ এনে ঘটিল। যদি মই আজি পাপাৰ্থক বলি ভোজন কৰিলোহেঁতেন, তেন্তে যীহোৱাই তাত সন্তোষ পালেহেঁতেন নে? মুচিয়ে ইয়াকে শুনি সন্তুষ্ট হ'ল।